চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠানখনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি হয়তো ভাবিছে আমিনো চিঠি লিখাৰ কথা সদায় কিয় কৈ থাকো, নহয় জানো? শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পালেহে আমি জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনিছে বুলি। লগতে অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয় আৰু সেইবাবে আমি চিঠি লিখিবলৈ শ্ৰোতাসকলক সদায় অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেতিয়াহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 34 নম্বৰ অধ্যায়ৰ পৰা চালো, আজি আমি 35 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছো। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ প্ৰভু। এতিয়া আমি প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ 34 নম্বৰ অধ্যায়টো পঢ়াৰ পাছত হয়তো আপুনি ভাবিছে পনিয়েলত জাকুবৰ পৰিৱৰ্তন ঘটা বুলি কৈ আমি ভুল কৰিছিলো। আচলতে 34 নম্বৰ অধ্যায়ত ঘটা ঘটনাৰ পৰা আমি বৰ একো পৰিৱৰ্তন জাকুবত দেখা নাপালো, সেইটো সত্য। কিন্তু এটা পৰিৱৰ্তন ঘটিছিল। আজিকালি মানুহে সমস্যাজনিত অভিজ্ঞতা বুলি বহু কিবাকিবি কয় আৰু ক'ব খোজে। যদি আপোনাৰ দ্বিতীয় অভিজ্ঞতা এটা নাই, আপোনাৰ একোৱেই নাই। কিন্তু সেইটো সঁচা নহয়। বহুতৰে জীৱনত সমস্যাজনিত অভিজ্ঞতা থাকে আৰু আমি বহুতেই আমাৰ জীৱনৰ তেনে অভিজ্ঞতালৈ উভতি চাব পাৰোঁ। কিন্তু বহুতেই তেনে নকৰে বা কৰিব নোৱাৰে। আৰু তেনে অভিজ্ঞতাক জীৱনৰ প্ৰয়োজনীয় কথা বুলি কবও নোখোজে। কিন্তু জাকুবে পনিয়েললৈ আহোঁতে তেওঁলৈ এটা বৰ ডাঙৰ ঘটনা ঘটিছিল। জাকুবৰ জীৱনৰ আৰম্ভণিৰ পৰা সেই পনিয়েল পৰ্যন্ত তেওঁৰ জীৱনৰ বিশেষত্ব আছিল আত্মস্বাৰ্থৰ প্ৰভাৱ, মাংসিকতাৰ প্ৰৰোচনা। জাকুব তেনেকুৱাই আছিল, তাৰ বাহিৰে বেলেগ নাছিল। কিন্তু পনিয়েলত আচলতে আত্মকেন্দ্ৰিকতাৰ পতন ঘটিছিল। তেওঁ এটা ফুটা টায়াৰৰ নিচিনা চেপেটা হৈ গৈছিল। তেওঁ বেলুনৰ নিচিনা ফুলি আছিল, কিন্তু একো নোহোৱাৰ নিচিনা তেওঁ নত হৈ পৰিছিল। কিন্তু 34 নম্বৰ অধ্যায়ে এই কথা প্ৰকাশ কৰে যে তেওঁ তেতিয়াও বিশ্বাসেৰে খোজকাঢ়িবলৈ শিকা নাছিল। এছৌ ঘৰলৈ উভতি যোৱাৰ লগে লগে জাকুবে পৰিয়ালসহ ছালেমলৈ গৈছিল। এইটো দুখ লগা পদক্ষেপ। জাকুবে নিজৰ বুদ্ধিতেই ভৰসা কৰি আছিল। দিনাক ধৰ্ষণ কৰা হৈছিল আৰু দিনাৰ প্ৰকৃত ভাই ছিমিয়ন আৰু লেবিক ছালেমলৈ পঠোৱা হৈছিল সেই দায়ী কোঁৱৰজনক বিচাৰিবলৈ। তেওঁ তাইক বিয়া কৰাবলৈ ইচ্ছা কৰা সত্ত্বেও সিহঁতে তেওঁক বধ কৰিলে আৰু সিহঁতে জাকুবৰ বাকী পুতেকহঁতৰ লগ লৈ অতি জঘন্য অপৰাধ কৰিলে। সিহঁতে নৰবধ কৰিলে। সিহঁত যেতিয়া ঘৰলৈ উভতি আহিল, জাকুবে ক'লে, তোমালোকে দেশত মোক বদনাম কৰিলা। বহুতো ব্যাখ্যাকাৰকৰ মতে জাকুবে ছালেমত ৰৈ যোৱাটো ভুল হৈছিল। তাত আংশিকভাৱে আমিও হয়ভৰ দিওঁ। কিন্তু আমি সুধিব খোজো, জাকুব জানো বৈত এলৰ বাবে সাজু হৈছিল? ঈশ্বৰে তেওঁক দিব খোজা অভিজ্ঞতাৰ বাবে তেওঁ জানো সাজু আছিল? নাই। 34 নম্বৰ অধ্যায়ৰ দুখ লগা ঘটনাই প্ৰকাশ কৰে তেওঁ মাংসৰ জোৰতেই জীয়াই আছিল। মাংসিকতাৰ দমন অলপ চকুত পৰিছিল যদিও ঈশ্বৰৰ প্ৰতি লক্ষণীয় বিশ্বাস প্ৰকাশ পাই উঠা নাছিল। যিহেতু বৈত এললৈ যাবলৈ তেওঁৰ বিশ্বাস নাছিল, গতিকে তেওঁ ছালেমতেই ৰ'ল। তেওঁৰ জীৱনত ঘটা এই দুখ লগা ঘটনাই এই কথা প্ৰকাশ কৰে যে তেওঁ পৰিয়ালৰ এজন নেতা নাছিল। পৰিয়ালৰ নেতৃত্ব তেওঁ ল'ব পৰা নাছিল। তেওঁ পৰিয়ালত ল'ব লগা স্থান লোৱা নাছিল। তেওঁ আত্মিক বীৰ নাছিল আৰু এই 11 ল'ৰাক নিয়ন্ত্ৰণ কৰাটো তেওঁৰ দৰে অপ্ৰস্তুত মানুহজনৰ বাবে যথেষ্ট কঠিন আছিল। এতিয়া তেওঁ এটা সিদ্ধান্ত লৈছে যিটো তেওঁ কিজানি আগতেই লোৱা উচিত আছিল। এতিয়া ঈশ্বৰে তেওঁক বৈত এললৈ মাতিছে। সেই দুখ লগা ঘটনাৰ পাছত তেওঁ যাবলৈ সাজু। আগতে যাবলৈ তেওঁ সাজু নাছিল, কিন্তু জাকুবে এতিয়া ঘৰত আত্মিক নেতৃত্ব ল'বলৈ ধৰিছে। আমি পাঠ কৰি দিম 35 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, পাছে ঈশ্বৰে জাকুবক ক'লে, উঠা, তুমি বৈত এললৈ গৈ তাত নিবাস কৰাগৈ, আৰু তোমাৰ ককায়েৰা এছৌৰ আগৰ পৰা তুমি পলাই যোৱা সময়ত যিজনাই তোমাক দৰ্শন দিছিল সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদী নিৰ্মাণ কৰাগৈ। তাতে জাকুবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো মানুহবিলাকক ক'লে, তোমালোকৰ মাজত যিবোৰ ইতৰ দেৱতা আছে তোমালোকে সেইবোৰ দূৰ কৰা, আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা। জাকুবে পৰিয়ালৰ মানুহক কেইবাটাও কাম কৰিবলৈ কৈছে। প্ৰথমতে কৈছে, তোমালোকৰ মাজত থকা ইতৰ দেৱতাবোৰ দূৰ কৰা। এই কথাত আমাৰ আচৰিত লাগিব পাৰে। আপোনাৰ হয়তো মনত আছে, জাকুবে লেয়া আৰু ৰাহেলক লৈ পলাই আহোঁতে ৰাহেলে গৃহ দেৱতাৰ মূৰ্তিবোৰ মনে মনে লৈ আহিছিল। তাই উত্তৰ পিঠিত দিয়া বাকচত বহি আছিল আৰু তাৰ ভিতৰতে সেইটো লুকুৱাই ৰাখিছিল। জাকুবে সেই সময়ত তাই সেইটো অনাৰ কথা জনা নাছিল। তেওঁ লাবণক সেই গৃহ দেৱতা লগত অনা নাই বুলি কওঁতে আচলতে সঁচা কোৱা বুলি ভাবিয়েই কৈছিল। যেতিয়া সেইটো আৱিষ্কৃত হৈছিল, আমি কিজানি ভাবিছো জাকুবে সেই প্ৰতিমাবোৰ দূৰ কৰিছিল, কাৰণ তেওঁ জীৱন্ত সত্য ঈশ্বৰক জানিছিল। আচলতে তেওঁ সেইজনা ঈশ্বৰক ব্যক্তিগতভাৱে লগ পাইছিল, কিন্তু তেওঁ সেইবোৰ দূৰ কৰা নাছিল। আৰু এতিয়া আমি দেখিছো গোটেই পৰিয়ালে সেই ইতৰ দেৱতাৰ সেৱা কৰিছিল। পোনপ্ৰথমবাৰৰ বাবে জাকুবে আত্মিক নেতৃত্ব গ্ৰহণ কৰিছে আৰু কৈছে, আমি এই ইতৰ দেৱতাবোৰ, ভুৱা দেৱতাবোৰ দূৰ কৰোঁ আহা। অৰ্থাৎ তেওঁলোকে কৰিব লগা প্ৰথম কামটো হৈছে ভুল বস্তু আঁতৰ কৰা। বহুতো মানুহে সপ্তাহৰ ছয় দিন আন দেৱতাৰ সেৱা কৰে আৰু ৰবিবাৰে প্ৰভুৰ সেৱা কৰিব খোজে। বহুতো ৰক্ষণশীল খ্ৰীষ্টীয় বিশ্বাসীও এনে ইতৰ দেৱতা আছে আৰু তেওঁলোকে আচৰিত হয়, কিয় ৰবিবাৰে তেওঁলোকৰ উপাসনা ইমান উত্তেজনাপূৰ্ণ নহয়, কিয় ইমান নিস্তেজ যেন হয়। প্ৰিয় শ্ৰোতা, ইতৰ দেৱতা আগতে দূৰ কৰিব লাগিব। আপোনাৰ বাবে সেইটো কি আমি নাজানো, হয়তো লোভ। বহুতো ব্যৱসায়ীয়ে টকাৰ প্ৰতি ইমান ভক্তি দেখুৱায়, কিন্তু দেওবাৰে প্ৰভুৰ প্ৰতি ইমান ভক্তি নাই। তাৰ পাছত আকৌ ভাবে তেওঁলোকৰ আত্মিক জীৱনতনো কি কাৰণ আছে। প্ৰিয় শ্ৰোতা, আপুনি প্ৰভুক প্ৰথমতে লগ পোৱা সেই বৈতেললৈ যদি উভতি আহিব খোজে, তেনেহ'লে সকলো ভুল বস্তু আপুনি আঁতৰ কৰিব লাগিব। তাৰ পাছত জাকুবে কৈছে, নিজকে সুচি কৰা। খ্ৰীষ্টীয় বিশ্বাসীজনৰ বাবে ইয়াৰ অৰ্থ হৈছে তোমাৰ পাপ স্বীকাৰ কৰা। আপোনাৰ জীৱনত থকা পাপৰ নিষ্পত্তি আপুনি কৰিবই লাগিব। আপুনি দেওবাৰে গীৰ্জালৈ আহি পাৰ হৈ যোৱা সপ্তাহটোত আপুনি যিদৰে জীৱন কটালে সেইটো এনেই পাহৰি পেলালে নহ'ব। আপুনি গীৰ্জালৈ আহোঁতে গা ধুই সুগন্ধি দ্ৰব্য সানি আহে, কিন্তু আমাৰ মণ্ডলীসমূহত আত্মিক গাৰ গোন্ধ থাকে কাৰণ পাপ স্বীকাৰ নাই, শুচীকৰণ নাই। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু আমাক সকলো অধৰ্মৰ পৰা শুচি কৰে। প্ৰথম যোহন এক নম্বৰ অধ্যায়ৰ ন নম্বৰ পদত আমি এই কথা পাওঁ, পাপ স্বীকাৰ হ'বই লাগিব, তেওঁ ক্ষমা কৰিব, কিন্তু আমি পাপ স্বীকাৰ কৰিব লাগিব। আন কাপোৰ পিন্ধা, অৰ্থাৎ পুৰণি কাপোৰ সলোৱা। শাস্ত্ৰত পোচাকে অভ্যাসকো বুজায়। ঘোঁৰাত উঠি খেলা কৰাজনে ঘোঁৰাত উঠা অভ্যাসৰ পোচাক পিন্ধে, ফুটবল খেলুৱৈয়ে ইউনিফৰ্ম পিন্ধে, আৰু ঈশ্বৰৰ সন্তানেও পোচাক পিন্ধিব লাগে তেওঁ কোন আৰু তেওঁনো কাৰ সেই কথা প্ৰকাশ কৰিবলৈ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভুৰ অভ্যাস পিন্ধেনে? আপুনি বাৰু ব্যৱসায়ত, বিদ্যালয়ত অথবা চুবুৰীত আনতকৈ অলপ বেলেগ নে? আপুনি এটা অভ্যাস পিন্ধে। জাকুবে বৈতেললৈ উভতি যোৱাৰ পাছত ঈশ্বৰৰ হকে জীয়াই থাকিবলৈ ধৰিলে। তাৰ আগতে তেনে কৰা নাছিল বুলি আমি ভাবোঁ। আমি বৈতেললৈ উভতি যাওঁ হওক, আমি তাকে কৰা উচিত। এতিয়া তিনি নম্বৰ পদটো চাওঁ, আৰু আহা আমি উঠি বৈতেললৈ যাওঁ হওক, আৰু যিজনাই মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগী হৈছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে মই সেই ঠাইতে এটা যজ্ঞবেদী নিৰ্মাণ কৰোঁগৈ। আব্ৰাহাম আৰু জাকুবে বেদী সাজিছিল। এতিয়া জাকুবে বেদী সাজিব, ঈশ্বৰক ধন্যবাদ দিব। এতিয়া তেওঁ ঈশ্বৰৰ উদ্দেশ্যে এক সাক্ষী হ'ব। যিজনাই মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগী হৈছিল। জাকুবে মনত ৰাখিছে যেতিয়া তেওঁ কম বয়সীয়া ডেকা হিচাপে ঘৰৰ পৰা নিঃসংগ অৱস্থাত ওলাই আহিছিল, তেওঁ বৈতেললৈ আহিছিল আৰু ঈশ্বৰ তেওঁৰ প্ৰতি সদয় হৈছিল। ঈশ্বৰে তেওঁক কৈছিল, মই তোমাৰ প্ৰতি বিশ্বস্ত হৈ থাকিম। বছৰ বাগৰি গ'ল, বহু বছৰ পাৰ হ'ল, কিন্তু ঈশ্বৰ সদায় প্ৰকৃত অৰ্থত বিশ্বস্ত হৈ থাকিল। এতিয়া ঈশ্বৰে কৈছে তুমি বৈতেললৈ যাব লাগে, তুমি য'ৰ পৰা আৰম্ভ কৰিছিলা তালৈ যাব লাগে, তুমি তাৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰিয় শ্ৰোতা, আমি বিশৃংখল অমনোযোগী খ্ৰীষ্টিয়ান হিচাপে কটোৱা সময়খিনি আচলতে আমাৰ অপচয়। ঈশ্বৰে ইছৰাইলৰ সন্তানবোৰক মিছৰৰ পৰা ওলাই প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ মাতিছিল। ঈশ্বৰে দেখা দি তেওঁলোকক তালৈ যাবলৈ কৈছিল, কিন্তু তেওঁলোক যোৱা নাছিল। 40 বছৰ তেওঁলোক ঘূৰি ফুৰিলে অনাই বনাই। পাছত ঈশ্বৰে যিহুছুৱাৰ আগত দেখা দি ক'লে, সেই দেশলৈ যোৱা, অৰ্থাৎ য'ত এৰিছিল তাৰ পৰাই তেওঁলোকে আকৌ আৰম্ভ কৰিছিল। তেওঁলোকে 40 বছৰ সময় অপচয় কৰিছিল। কিমান মানুহে যে তেওঁলোকৰ জীৱনৰ এনেকুৱা বহুমূল্য সময় অপচয় কৰি থাকে। এৰা, কিমান মানুহে খ্ৰীষ্টিয়ান হিচাপে জীৱনৰ সময় অপচয় কৰি আছে চিন্তা কৰি চাওকচোন। ইয়াত আমাৰ বাবে অতি জৰুৰী আত্মিক শিক্ষা আছে। আপোনাৰ কথা নাজানো, কিন্তু আমাৰ বহুতেই জাকুবৰ নিচিনা, গতিকে এই কথা আজি আমাৰ বাবে প্ৰযোজ্য। ঈশ্বৰক ধন্যবাদ যে তেওঁ নিজকে জাকুবৰ ঈশ্বৰ বুলিও কৈছে। সেই কথা মোৰ ভাল লাগে। তেওঁ যদি জাকুবৰ ঈশ্বৰ হ'ব পাৰে, তেওঁ মোৰ দৰে অধমৰো ঈশ্বৰ হ'ব পাৰে। নিশ্চয় সুন্দৰ কথা। এই অধ্যায়টো আমাৰ বাবে বৰ উৎসাহজনক। মন কৰক যে জাকুবে নিজৰ ঘৰত কৰ্তৃত্ব খটুৱাইছে। 4 নম্বৰ পদ, তাতে শিবিলাকে নিজৰ হাতত থকা আটাইবোৰ ইটৰ দেৱতা আৰু কাণৰ কুণ্ডলবোৰো জাকুবক দিলে। তেতিয়া জাকুবে সেই সকলোকে লৈ ছিখিমৰ ওচৰৰ এলা গছজোপাৰ তলতে পুতি থলে। সেই সময়ত কাণৰ কুণ্ডল সেৱা পূজাৰ সৈতে জড়িত আছিল। শাস্ত্ৰত এই বিষয়ে বহুখিনি কোৱা আছে। কাণৰ কুণ্ডলে তেওঁলোকক প্ৰতিমা পূজক বুলি চিনাকি দিয়ে, গতিকে সেইবোৰ আঁতৰ কৰিব খুজিছে। জাকুবে সেই সকলোকে লৈ ছিখিমৰ ওচৰৰ এলা গছজোপাৰ তলতে পুতি থলে, অৰ্থাৎ জাকুবে সেইবোৰ দূৰ কৰিলে, কাৰণ তেওঁলোকে এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিব ধৰিছে। 5 আৰু 6 নম্বৰ পদ পঢ়ি দিম। পাছে শিবিলাকে যাত্ৰা কৰিলে। চাৰিওফালৰ নগৰবোৰত ঈশ্বৰৰ পৰা মহাভয় উপস্থিত হোৱা হেতুকে তাৰ মানুহবোৰে জাকুবৰ পুত্ৰবিলাকৰ পাছত খেদি নগ'ল। এইদৰে জাকুব আৰু তেওঁৰ লগত থকা সকলো লোকবিলাক কনান দেশৰ লুজলৈ, অৰ্থাৎ বৈত এললৈ গ'ল। জাকুবে বৈত এল নাম থোৱাৰ আগতে ঠাইখনৰ নাম আছিল লুজ। সেই সময়ত মানুহে লুজ বুলিহে জানিছিল, বৈত এল বুলি নহয়। আমি কিন্তু আজি বৈত এল বুলি জানো। 7 নম্বৰ পদ, আৰু তাতে তেওঁ এটা যজ্ঞবেদী নিৰ্মাণ কৰি সেই ঠাইৰ নাম এল বৈত এল, বৈত এলৰ ঈশ্বৰ ৰাখিলে, কিয়নো তেওঁ নিজ ককায়েকৰ আগৰ পৰা পলাই যোৱা সময়ত ঈশ্বৰে তাতে তেওঁক দৰ্শন দিছিল। এল বৈত, ঈশ্বৰৰ ঘৰ বুলি জাকুবে আগতে নাম দিছিল। এতিয়া তেওঁ এল বৈত এল, অৰ্থাৎ ঈশ্বৰৰ গৃহৰ ঈশ্বৰ বুলি কৈছে। ই জাকুবৰ জীৱনৰ আত্মিক বৃদ্ধি প্ৰকাশ কৰিছে। এতিয়া এটা মন কৰিবলগীয়া কথা আছে। 8 নম্বৰ পদ, পাছে ৰিবেকাৰ ডবুৰা ধাত্ৰী মৰিলত বৈত এলৰ নামনিত থকা এজোপা অল্লুন গছৰ তলত তাইক মৈদাম দিয়া হ'ল। তাতে সেই ঠাইৰ নাম অল্লুন বাখুত, ক্ৰন্দন গছ হ'ল। এই সময়ত ডবুৰা জাকুবৰ লগতেই আছিল। আমি ধৰিব পাৰোঁ যে মাক ৰিবেকাৰ ইতিমধ্যে মৃত্যু হৈছিল। কেতিয়া মৃত্যু হৈছিল সেই বিষয়ে শাস্ত্ৰই আমাক কোৱা নাই। বেচেৰা জাকুবে মাকক আৰু দেখা নাপালে। তাতকৈ মাকে যে তেওঁক আৰু দেখা নাপালে সেইটোহে বেছি দুখ লগা, কাৰণ মাকে কিছুদিনৰ বাবেহে জাকুবক ঘৰৰ পৰা পঠিয়াইছিল। সেই ধাত্ৰীগৰাকীয়ে কিজানি মাক ৰিবেকাৰ মৃত্যুৰ খবৰ লৈ আহিছিল আৰু জাকুবৰ লগত থাকিবলৈ আহিছিল। এতিয়া তেওঁৰ মৃত্যু হ'ল। 9 নম্বৰ পদ, পদ্মনৰামৰ পৰা জাকুব উভতি আহিলত ঈশ্বৰে তেওঁক পুনৰাই দৰ্শন দি আশীৰ্বাদ কৰিলে। ইমান বছৰে ঈশ্বৰে জাকুবক শিকাব খুজি আছিল, এতিয়া তেওঁ সেই ঠাইতে আকৌ আৰম্ভ কৰিছে। বৈত এলত জাকুবে ডেকা অৱস্থাত প্ৰথম লগ পোৱা ঠাইতে। মোমায়েক লাবনৰ ঘৰত জাকুবে কটোৱা বছৰকেইটা এক প্ৰকাৰে অপচয় হোৱা বছৰ বুলি ক'ব পাৰি। 10 আৰু 11 পদ, আৰু ঈশ্বৰে তেওঁক ক'লে, তোমাৰ নাম এতিয়া জাকুব, কিন্তু জাকুব বুলি আৰু মতা নহ'ব, তোমাৰ নাম ইছৰাইলহে হ'ব। এইদৰে তেওঁৰ নাম ইছৰাইল ৰাখিলে। ঈশ্বৰে তেওঁক আৰু ক'লে, ময়েই সৰ্বশক্তিমান ঈশ্বৰ, তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা। তোমাৰ পৰা এক জাতি, এনেকি জাতিসমূহ হ'ব, আৰু তোমাৰ ঔৰসত ৰজাবিলাকো উৎপন্ন হ'ব। ময়েই সৰ্বশক্তিমান ঈশ্বৰ। ঈশ্বৰে অব্ৰাহামকো তেনেদৰেই কৈছিল। বাৰ নম্বৰ পদ, আৰু মই অব্ৰাহাম আৰু ইছহাকক দিয়া দেশ তোমাক আৰু তোমাৰ ভাবি বংশকো দিম। ঈশ্বৰে সেইটো অতি মূল্যৱান সম্পত্তি বুলি জ্ঞান কৰিছিল। এয়া তেওঁ তৃতীয়বাৰ তেওঁলোকক সেই দেশ দিবলৈ প্ৰতিজ্ঞা কৰিলে। প্ৰথমতে অব্ৰাহাম, তাৰ পাছত ইছহাক আৰু এতিয়া জাকুব। প্ৰত্যেককে ঈশ্বৰে দুই তিনিবাৰকৈ এই কথা কৈছিল। তেওঁ অব্ৰাহামক আচলতে কেইবাবাৰো কৈছিল। তেৰ নম্বৰ পদৰ পৰা পোন্ধৰ নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ গমন কৰিলে, আৰু জাকুবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা স্তম্ভ, এটা শিলৰ স্তম্ভ স্থাপন কৰি তাৰ ওপৰত পেয় নৈবেদ্য উৎসৰ্গ কৰিলে আৰু তাৰ ওপৰত তেল ঢালি দিলে। আৰু তেওঁৰে সৈতে ঈশ্বৰে কথা বতৰা হোৱা সেই ঠাইৰ নাম জাকুবে বৈত এল ৰাখিলে। ইয়াতেই আমি পেয় নৈবেদ্যৰ প্ৰথম উল্লেখ পাওঁ। লেবিয়া পুস্তকত পাঁচবিধ নৈবেদ্যৰ কথা কোৱা হৈছে, কিন্তু পেয় নৈবেদ্যৰ কথা কোৱা হোৱা নাই। আচলতে এই বিষয়ে কোনো নিৰ্দেশনা দিয়া হোৱা নাই, কেৱল উল্লেখহে কৰা হৈছে। এইটোৱেই প্ৰাচীনতম নৈবেদ্য যেন আমাৰ লাগে, আৰু আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ইয়াৰ বৰ সুন্দৰ অৰ্থ আছে। পেয় নৈবেদ্য আন নৈবেদ্যৰ ওপৰত মাত্ৰ বাকী দিয়া হৈছিল, আৰু ই ভাৱ হৈ উৰি গৈছিল। আৰু পাচনি পৌলে তেওঁৰ জীৱনটো এনেকুৱাই হোৱা বিচাৰে বুলি ফিলিপিয়া বিশ্বাসীসকলক কৈছিল, পেয় নৈবেদ্যৰ নিচিনাকৈ কেৱল ঢলা হোৱা। ষোল্ল নম্বৰ পদ, পাছে সিবিলাক বৈত এলৰ পৰা যাত্ৰা কৰি গৈ ইফৰাত পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ বেদনা হ'ল, আৰু তেওঁ প্ৰসৱ কৰিবলৈ তেওঁৰ বৰ কষ্ট হ'ল। ৰাহেলৰ এজন পুত্ৰ আছিল যোছেফ, এতিয়া তেওঁৰ দ্বিতীয় পুত্ৰ জন্ম হ'ব ধৰিছে। সোতৰ আৰু ওঠৰ নম্বৰ পদ, তেওঁ প্ৰসৱ কৰোঁতে কষ্ট পোৱাত ধাত্ৰীয়ে তেওঁক ক'লে, ভয় নকৰিব, কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ'ব। পাছে তেওঁ প্ৰাণ ত্যাগ কৰাৰ সময়তেই, কিয়নো তেওঁ মৰিল, সেই পুত্ৰৰ নাম বিন অনি, মোৰ কষ্টৰ পুত্ৰ ৰাখিলে। কিন্তু তাৰ বাপেকে হলে তাৰ নাম বিন্যামিন, সোঁহাতৰ পুত্ৰ ৰাখিলে। কেনে অভিনৱ কথা! ৰাহেলৰ মৃত্যুটো নহয়, কিন্তু যেনেদৰে ঘটনাটো ঘটিল সেইটোহে। তেওঁ কৈছে তাক বিন অনি বুলি মাতিবা, মোৰ কষ্টৰ পুত্ৰ। কিন্তু জাকুবে তালৈ চাই ক'লে, মই মোৰ মৰমৰ ৰাহেলক হেৰুৱালো, এই কেঁচুৱাটো তাইৰ নিচিনা, মই তাক বিন্যামিন বুলি মাতিম, সোঁহাতৰ পুত্ৰ। জাকুবে ৰাহেলৰ সন্তানকেইটিৰ প্ৰতি পক্ষপাতমূলক ব্যৱহাৰ কৰিছিল। জাকুবে পদ্দন অৰামত থকা সময়ছোৱাত তেওঁৰ জীৱনত মানসিকতা আৰু আত্মকেন্দ্ৰিকতা ফুটি উঠিছিল যদিও ৰাহেলৰ প্ৰতি তেওঁৰ যি প্ৰেম, সেই সময়ছোৱাত সেইটোৱেই অতি সুন্দৰ কথা আছিল। তেওঁ ৰাহেলক ভাল পাইছিল, তাত সন্দেহ নাই। ৰাহেলৰ প্ৰতি তেওঁ সম্পূৰ্ণ মন দিছিল। ৰাহেলৰ বাবে যিকোনো কাম কৰিবলৈ তেওঁ সাজু থকাৰ নিচিনা আছিল। এনেকি তাই দেউতাকৰ ঘৰৰ পৰা চুৰ কৰি অনা গৃহদেৱতাৰ মূৰ্তিও ৰাখিবলৈ অনুমতি দিছিল। লেয়া বা আন কোনেও তেনে কৰিলে সাৰি যাব নোৱাৰিলেহেঁতেন নিশ্চয়। কিন্তু তেওঁ ৰাহেলক শিথিলতা দেখুৱাইছিল। তাই জাকুবক পুত্ৰ যোছেফ দিছিল, আৰু এতিয়া দিলে বিন্যামিনক। এই দ্বিতীয় পুত্ৰৰ জন্মৰ সময়তে তাইৰ মৃত্যু হ'ল। তাৰ জীৱন মানে তেওঁৰ মৃত্যু। এইটো জাকুবৰ বাবে হৃদয় বিদাৰক কথা হৈছিল। আন পুতেক দহজন জাকুবৰ বাবে একো আনন্দৰ বিষয় নাছিল। ঈশ্বৰে কিজানি সকলো সময়তে তেওঁক মনত পেলাই দিছিল যে একাধিক ভাৰ্যা থকাটো পাপ। গোটেই কেইগৰাকী তেওঁক আচলতে নালাগে। অৱশ্যে ঈশ্বৰে নিজৰ কাম কৰিব। তেওঁ আপোনাৰ মোৰ জীৱনতো হস্তক্ষেপ কৰে আৰু কৰিবই। কিন্তু ঘটনাবোৰে এই কথা প্ৰকাশ কৰে যে ঈশ্বৰে এই বহু বিবাহত সমৰ্থন জনোৱা নাছিল। এই কথাটো বিশেষভাৱে প্ৰকাশ পাই উঠিছিল যোছেফে তেওঁৰ সতীয়া ভাইবিলাকৰ পৰা লাভ কৰা ব্যৱহাৰৰ যোগেদি। জাকুবে যোছেফ আৰু বিন্যামিনক ভাল পাইছিল, গতিকে আন পুতেক কেইজনৰ হিংসা হৈছিল। তেওঁ তেনে কৰা নিশ্চয় উচিত নাছিল। তেওঁ প্ৰিয় ৰাহেলক হেৰুৱালে, কিন্তু তেওঁ বিন্যামিনক পালে। যদিও এই কথা সঁচা যে ল'ৰাটি ৰাহেলৰ কষ্টৰ পুত্ৰ, জাকুবে তাক বিন অনি মাতিব নোৱাৰিলে। সি জাকুবৰ কষ্টৰ পুত্ৰ নহয়, সি তেওঁৰ সোঁহাতৰ পুত্ৰ, তেওঁৰ লাখুটি, যাৰ ওপৰত বুঢ়া বয়সত তেওঁ ভেজা দিব। এই কথাটো আমি বুজি পোৱা উচিত, কাৰণ জাকুবে পাছত কি ধৰণৰ মনোবেদনা সহিব লাগিব সেই কথা বুজি পোৱাত আমাৰ সহায় হ'ব। আৰু এই সকলোৰ গুৰি আচলতে জাকুবৰ পাপ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ জীৱনৰ পাপত অনুমোদন নজনায়। আমি সাৰি যাম বুলি ভাবোঁ কিন্তু সাৰিব নোৱাৰোঁ, জাকুবেও পৰা নাছিল। ঊনৈশ আৰু বিশ নম্বৰ পদ পাঠ কৰি দিম। ৰাহেলৰ মৃত্যু হলত ইফ্ৰাত অৰ্থাৎ বৈতলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিয়া হল। পাছে জাকুবে তেওঁৰ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে। ৰাহেলৰ মৈদামৰ সেই স্তম্ভ আজিলৈকে আছে, অৰ্থাৎ মুচিয়ে এই কথা লিখাৰ সময়লৈকে তাত আছিল, কিন্তু আজিও তাতে আছে। একৈশ নম্বৰ পদ, পাছে ইছৰাইলে তাৰ পৰা যাত্ৰা কৰি এডৰৰ ওখ ঘৰৰ সিফালে তেওঁৰ তম্বু তৰিলে। বাইশৰ পৰা ছাব্বিছ পদ পৰ্যন্ত জাকুবৰ বেলেগ বেলেগ ভাৰ্যাবোৰৰ যোগেদি জন্মা পুতেক কেইজনৰ তালিকা এখন আমি পাওঁ, আৰু আচলতে যোছেফ আৰু বিন্যামিনেই আছিল বেছি অগ্ৰগণ্য পুত্ৰ, বাকী কেইজন ইমান ভাল নহল। এইটোৱে আকৌ এই কথা দেখুৱায় যে ঈশ্বৰে বহু পত্নীৰ কথাটোত অনুমোদন নজনায়। ঊনত্ৰিশ নম্বৰ পদ, এইদৰে ইছহাক বৃদ্ধ হৈ সম্পূৰ্ণ বয়স পাই প্ৰাণ ত্যাগ কৰিলত তেওঁৰ লোকবিলাকৰ লগলৈ তেওঁক নিয়া হল, তাতে তেওঁৰ পুত্ৰ এছৌ আৰু জাকুবে তেওঁক মৈদাম দিলে। আমি ভাবোঁ জাকুবে সেই দেশলৈ উভতি অহাৰ পাছত দেউতাক ইছহাকৰ মৃত্যুৱেহে এই দুই ভাইক একমাত্ৰ এবাৰৰ বাবে লগ কৰাইছিল। আপুনি বাৰু মন কৰিছেনে অধ্যায়টো মৃত্যুৰ যোগেদি গুৰুত্বপূৰ্ণ কৰি পেলোৱা হৈছে? প্ৰথমতে পাওঁ ৰিবেকাৰ ধাত্ৰি ডবুৰাৰ মৃত্যু, এই কথাতে ৰিবেকাৰ মৃত্যুৰ কথাটোও নিহিত হৈ আছে। তাৰ পাছত সুন্দৰী ৰাহেলৰ মৃত্যু, আৰু শেষত অধ্যায়টোৰ সামৰণি পৰিছে ইছহাকৰ মৃত্যুৰে। আগলৈ পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠান ইমানতেই সামৰিছো। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তুমি সৃজিছিলা জুন বেলি তৰা ইয়াৰ কাষলে মোৰ যিশু তুমি আহা। যিশু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিশু। যিশু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি